এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। 2025 বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত মন্ত্ৰীসভাৰ। 1000 যুৱ লেখকক 25,000কৈ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত। গোলাঘাটৰ মেৰাপানীৰ দৈয়াং বনাঞ্চলৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনৰ উচ্ছেদ অভিযান। চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ উজনি অংশত বৃহৎ বান্ধ নিৰ্মাণ সম্পৰ্কীয় ঘটনাৰাজি কেন্দ্ৰীয় চৰকাৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি ৰাজ্যসভাত চৰকাৰৰ প্ৰকাশ। ধাৰাষাৰ বৰষুণৰ আশংকা কৰি ৰাজ্যৰ 4খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ 2য়টো টাৰ্মিনেল ভৱনলৈ চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ অংগনবাড়ী সহায়িকাসকলক অংগনবাড়ী কৰ্মীলৈ পদোন্নতি দিয়াৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধসীমা 45ৰ পৰা 50 বছৰলৈ বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ জৰিয়তে ৰাজ্যৰ বহুসংখ্যক অংগনবাড়ী সহায়িকা উপকৃত হ'ব বুলি উল্লেখ কৰে। মন্ত্ৰীসভাই ঔদ্যোগিকৰণৰ ক্ষেত্ৰত 850 কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি দ্বিতীয় এডভান্টেজ আছামত স্বাক্ষৰিত 4খন বুজাবুজিৰ চুক্তিতো মন্ত্ৰীসভাই অনুমোদন জনায়। মিছন বসুন্ধৰাৰ 3য় পৰ্যায়ত নামঘৰ, চৰকাৰী কাৰ্যালয় আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক ভূমি প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাই প্ৰায় সম্পূৰ্ণতা লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্ত্ৰীসভাই প্ৰায় 37,000 এনে প্ৰস্তাৱত অনুমোদন জনাইছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত 37,000 স্কুল, কলেজ, নামঘৰ আৰু চৰকাৰী অনুষ্ঠানে ভূমি লাভ কৰিবলৈ সমৰ্থ হ'ব। 2025 বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ ক্ষেত্ৰতো মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি 1000গৰাকী যুৱ লেখকক 25,000টকাকৈ এককালীন সাহায্য প্ৰদান, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক নৱেম্বৰৰ দৰমহাত কিতাপ ক্ৰয়ৰ বাবে 1000টকাকৈ অতিৰিক্ত ধন প্ৰদান আৰু কিতাপৰ বৰ্ষ উপলক্ষে ডঃ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এখন পুথি 12 লাখ পৰিয়ালক বিতৰণকে ধৰি আন কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25,000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব আৰু যদি কোনোবাই গ্ৰন্থমেলা সমজিলাত পাতে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব। কিতাপৰ বৰ্ষ উপলক্ষে এইবাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা পুথি এখন 1 জানুৱাৰী তাৰিখে পোৱা কৰি অসমৰ 12 লাখ পৰিয়ালত আমি বিতৰণৰ বাবে সিদ্ধান্ত লৈছো। এই 12 লাখ পৰিয়াল মেইনলি চৰকাৰী শিক্ষক, পঞ্চায়তৰ প্ৰতিনিধি, এই ধৰণৰ যিখিনি আমাৰ এখন তালিকা আছে, তালিকা অনুসৰি 12 লাখ ঘৰত আমি ভূপেন হাজৰিকা দেৱৰ জীৱনীখন আমি প্ৰেৰণ কৰিম।
মন্ত্ৰীসভাই লগতে মাজুলী, ডিফু, কলিয়াবৰ, শিলচৰ, আমিনগাঁও আৰু বঙাইগাঁৱত নিৰ্মীয়মান 6টা বিজ্ঞান কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত 178 কোটি টকাৰ প্ৰস্তাৱতো অনুমোদন জনায়। বিটিআৰ প্ৰশাসনে বিটিআৰ অঞ্চলত থকা উন্নয়ন খণ্ডসমূহক পুনৰ গঠনৰ বাবে আগবঢ়োৱা প্ৰস্তাৱত অনুমোদনৰ বাবেও কালিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ 2 নম্বৰ নেঘেৰী বিলৰ 300 বিঘা ভূমিত উচ্ছেদ চলাব। জুলাইত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰায় 300 বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোনৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত 2 নম্বৰ নেঘেৰী বিল গাঁৱত সন্দেহজনক লোকৰ বসতি প্ৰধান অঞ্চলটোৰ দৃশ্য গ্ৰহণ কৰাৰ লগতে দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ কৰিছিল। কালিও বন বিভাগে অঞ্চলটোত উপস্থিত হৈ উচ্ছেদৰ বাবে প্ৰস্তুতি চলায়। প্ৰায় 70খন এক্সকেভেটৰৰ লগতে কেইবা শতাধিক বনকৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোক উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে। জাননী লাভ কৰা অধিকাংশ পৰিয়ালে উচ্ছেদৰ পূৰ্বে বয় বস্তু সামৰি নেঘেৰী বিল ত্যাগ কৰিছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে 14 আগষ্ট পৰ্যন্ত উচ্ছেদ অভিযানৰ পৰা সকাহ প্ৰদান কৰা নেঘেৰী বিলৰ 59টা পৰিয়ালক চিনাক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে ঘৰে ঘৰে গৈ জৰীপ আৰম্ভ কৰিছে। বন বিভাগৰ লোকে প্ৰতিটো পৰিয়ালৰ দেৱালত ক্ৰমিক নম্বৰ লিখি ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰা পৰিয়ালসমূহ চিনাক্ত কৰাৰ ব্যৱস্থা কৰিছে। আজিৰ উচ্ছেদ অভিযান সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ।
গোলাঘাট জিলাৰ দয়াং বনাঞ্চলৰ 2 নম্বৰ নেঘেৰী বিল গাঁৱত আজিৰে পৰা বন বিভাগ তথা গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাব। আজি পুৱা 10 বজাৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা সদৰি কৰিছে আৰু ইতিমধ্যে এই 2 নম্বৰ নেঘেৰী বিল গাঁৱত শ শ নিৰাপত্তাৰক্ষী, বনকৰ্মী আৰু আৰক্ষী CRPFৰ লোক মোতায়েন কৰা হৈছে আৰু যি উচ্ছেদৰ বাবে তেওঁলোকে প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰিছে আৰু কিছু সময়ৰ পাছতেই এই উচ্ছেদ অভিযান কাৰ্যসূচী সম্পন্ন কৰা হ'ব আৰু পুৱা 10 বজাৰ পৰা এই কাৰ্যসূচী ৰূপায়ণৰ বাবে সময় ধাৰ্য কৰা হৈছে আৰু ক্ষন্তেক সময়ৰ পাছতেই ইয়াত যি সমবেত হৈছে বন বিভাগৰ লোক তথা অসম আৰক্ষী CRPFকে আদি কৰি নগা আৰক্ষীৰ লোকো ইয়াত আমি দেখিবলৈ পাইছো। কিছু সময়ৰ পিছতে এই কাৰ্যসূচী সমাপন হ'ব।
ইপিনে লখিমপুৰ জিলা প্ৰশাসনে কালি নাওবৈচাৰ ফুকন দলনি আৰু কলাখোৱাৰ 234 বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্ৰশাসনে ফুকন দলনিৰ 114টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে 90% পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত 3000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে লক্ষ্য লৈছে। যোৰহাটত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ মাটি অবৈধভাৱে দখল কৰি থকা 2টা পৰিয়ালৰ ঘৰত জিলা প্ৰশাসনে উচ্ছেদ চলায়। 2 বছৰ পূৰ্বে জাননী দিয়াৰ পাছতো পৰিয়াল দুটাই সেই স্থানৰ পৰা আঁতৰি নোযোৱাত কালি জিলা প্ৰশাসন উচ্ছেদ চলাবলৈ বাধ্য হয়। চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ উজনি অংশত বৃহৎ বান্ধ নিৰ্মাণ সম্পৰ্কীয় ঘটনাৰাজি ভাৰতে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কালি ৰাজ্যসভাত মুকুল বালাকৃষ্ণ ৱাসনিক আৰু ৰীতাব্ৰত বেনাৰ্জীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰৰ উজনি অংশত চীনে বান্ধ নিৰ্মাণৰ কাম কাজ আৰম্ভ কৰা বুলি ওলোৱা বাতৰি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। 1986 চনত প্ৰথমে এই প্ৰকল্পৰ কথা ৰাজহুৱা কৰা হৈছিল আৰু তেতিয়াৰে পৰা চীনত বান্ধ নিৰ্মাণৰ প্ৰস্তুতি অব্যাহত আছিল। কেন্দ্ৰীয় চৰকাৰে চীনৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনাকে ধৰি ব্ৰহ্মপুত্ৰৰ সৈতে জড়িত সকলো ঘটনাৰাজি নিৰীক্ষণ কৰি আছে আৰু ব্ৰহ্মপুত্ৰৰ নামনি অংশত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2006 চনত স্থাপন কৰা বিশেষজ্ঞ পৰ্যায়ৰ ব্যৱস্থাৰ লগতে কূটনৈতিক মাধ্যমেৰে দুয়োখন ৰাষ্ট্ৰৰ মাজেৰে বৈ যোৱা নৈসমূহৰ সৈতে জড়িত বিষয়সমূহক লৈ চীনৰ সৈতে আলোচনা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ শেহতীয়া চীন ভ্ৰমণকে ধৰি বিভিন্ন সময়ত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত পানী সম্বন্ধীয় তথ্যৰ আদান প্ৰদানৰ ক্ষেত্ৰত সহযোগিতাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আশংকা কৰি নগাঁও আৰু মৰিগাঁও জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে মধ্য অসমৰ এই জিলা দুখনৰ ঠাই বিশেষে আজি 7ৰ পৰা 20 চেণ্টিমিটাৰ পৰ্যন্ত বিজুলী ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। বৰষুণৰ আশংকা কৰি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বাবেও বতৰ বিজ্ঞান বিভাগে য়েল্ল' এলাৰ্ট জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্যে আজি ওদালগুৰিৰ খৈৰাবাৰী, ভেৰগাঁও আৰু নোনাই চেৰফাং পৰিষদীয় সমষ্টিত 3খনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে দিনৰ 11 বজাত খৈৰাবাৰী নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত, দুপৰীয়া 12 বজাত ভেৰগাঁও ষ্টেডিয়ামত আৰু দিনৰ 8 বজাত উৰংগাজুলি চাহবাগিচা ময়দানত বিজেপিৰ দলীয় কৰ্মীসকলৰ সৈতে বিজয় সংকল্প সভাত মিলিত হ'ব। তেওঁ লগতে জনসভাতো ভাষণ দিব। জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনীয়ে মুখ্যমন্ত্ৰীৰ ভ্ৰমণলৈ চাই ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত আমাৰ ওদালগুৰি সংবাদদাতা নাৰায়ণ ডেকাই এইদৰে কয়।
আজি ওদালগুৰিৰ 3খন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ BTC পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োলেণ্ড স্বায়ত্তশাসিত এলেকাৰ 5খন জিলাত ৰাজনৈতিক দলসমূহৰ মাজত প্ৰাক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। পৰিষদত শাসকীয় UPPL, BJP, মিত্ৰজোঁটকে ধৰি BPF, কংগ্ৰেছ, ৰাইজৰ দল আদি ৰাজনৈতিক দলসমূহে ব্যাপক হাৰত সাংগঠনিক তৎপরতা অব্যাহত রাখিছে। ভারতীয় জনতা পার্টিয়েও বিজয় সংকল্প সভার জড়িয়ে বিটিআরের 40টা পরিষদীয় সমষ্টিত সাংগঠনিক ভেটি শক্তিশালী করার কার্যসূচী গ্রহণ করেছে। এই কার্যসূচীর অধীনতে আজি উদালগুড়ি জেলার খৈরাবাড়ি, ভেরগাঁও আর নোনাই শেরফাং পরিষদীয় সমষ্টিত তিনখনক সভাত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় অংশগ্রহণ করব। সময়সূচী অনুসরি পুয়া 11 বজাত খৈরাবাড়ি নগর উচ্চতর মাধ্যমিক বিদ্যালয় খেলপথারত, 12 বজাত ভেরগাঁও স্টেডিয়ামত আর দুপুরিয়া 2:30 বজাত অরঙ্গাজলি চাহ বাগিচা ময়দানত বিজেপির দলীয় কর্মকর্তার অংশগ্রহণে অনুষ্ঠিত হবলগিয়া বিজয় সংকল্প সভাত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় রাইজক সম্বোধন করব। মুখ্যমন্ত্রীর আগমনক কেন্দ্র করে উদালগুড়ি জিলা প্রশাসন আরক্ষী বাহিনীর ব্যাপক তৎপরতা অব্যাহত রাখিছে।
বর্জাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত নৱনিৰ্মিত দ্বিতীয়টো টাৰ্মিনেল ভৱনলৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা 2025 আগবঢ়োৱা হৈছে। পৰিবহণ শিতানৰ টাৰ্মিনেল ভৱনটোৱে এই স্বীকৃতি লাভ কৰিছে। বিমানবন্দৰটোৱে অলংকৰণ আৰু সাংস্কৃতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয় টাৰ্মিনেল ভৱনটোৰ নিৰ্মাণত বাঁহ আৰু কপৌ ফুলৰ নমুনা সংগ্ৰহ কৰা হৈছে। অসমৰ জৈৱ বৈচিত্ৰ্য পৰম্পৰাক ভৱনটোৰ ৰূপ আৰু আৰ্হিৰ সৈতে সংলগ্ন কৰি ন ৰূপত প্ৰদৰ্শন কৰা হৈছে। 1.40 লাখ বর্গমিটাৰ এলেকাজোৰা নবনির্মিত দ্বিতীয়টো টার্মিনেল ভৱনত বার্ষিক যাত্রীৰ ক্ষমতা 1.31 কোটিলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আকাশবাণীৰ 90 বছৰীয়া বর্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত আজি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা 9:30 বজাৰ পৰা আকাশবাণীৰ 90 বছৰ শীৰ্ষক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱ উজ্জ্বল 90 বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। দুপৰীয়া 1 বজাৰ পৰা আকাশবাণীৰ 90 বছৰীয়া পৰিক্ৰমা ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা, ঘটনা পৰিঘটনা সামৰি অসমীয়াত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লি 4 বজাত শেহতীয়াকৈ অনুষ্ঠিত আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সংগীতৰ অডিশ্যনত উত্তীৰ্ণ হোৱা সকলকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেইবাটাও বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। এনে অনুষ্ঠানসূচীৰ অংশ হিচাপে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশন আৰু বিভাগে প্ৰকাশ কৰা বহু সমাদৃত ইংৰাজী গ্ৰন্থ আনটোল্ড ষ্টৰিজ অব দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰচক তথা বিশিষ্ট সাংবাদিক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলযোগে প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাই ফোনযোগে অংশগ্ৰহণ কৰিব পাৰিব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ অংকুৰজ্যোতি শৰ্মাৰ সৈতে।
কালি নিশা অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত এম জি মেনৰেগা আঁচনি ৰূপায়ণত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে, এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ প্ৰথমগৰাকী মহিলা পেৰা ট্ৰুপাৰ দীপান্বিতা কলিতা প্ৰখ্যাত মহিলা আলোচনী ফেমিনাত স্থান লাভ কৰিছে, এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতেও প্ৰকাশ কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে ভাৰতক চুবুৰীয়া চীনে সমৰ্থন কৰিছে, এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভাৰতীয় বক্সিং ফেডাৰেচনৰ পৰা উন্নত প্ৰশিক্ষণৰ সুবিধা বিচাৰি দেশৰ আগশাৰী বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁই অপমানিত হোৱাৰ অভিযোগ উঠিছে, এই বাতৰিটো অসমীয়া প্ৰতিদিন, আমাৰ অসম আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰচাৰ সভাত অংশ লোৱাৰ বাতৰি প্ৰায় আটাইকেইখন কাকতে আলোচিত্ৰসহ প্ৰকাশ কৰিছে। 8.5 লাখ বছৰ পূৰ্বে মানুহে নিজৰ সন্তানৰ মাংস ভক্ষণ কৰিছিল বুলি এটা নতুন গৱেষণাত প্ৰকাশ পাইছে, এই বাতৰিটো নিয়মীয়া কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ।
স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ঘাই ঘাই বাতৰি কেইটামান আকৌ পঢ়ি দিছো। 2025 বৰ্ষক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত মন্ত্ৰীসভাৰ। গোলাঘাটৰ মেৰাপানীৰ দৈয়াং বনাঞ্চলৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনৰ উচ্ছেদ অভিযান। চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ উজনি অংশত বৃহৎ বান্ধ নিৰ্মাণ সম্পৰ্কীয় ঘটনাৰাজি কেন্দ্ৰীয় চৰকাৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি ৰাজ্যসভাত চৰকাৰৰ প্ৰকাশ। ধাৰাষাৰ বৰষুণৰ আশংকা কৰি ৰাজ্যৰ 4খন জিলাৰ বাবে বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল ভৱনলৈ চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা। পৰাঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।